উৎসৱৰ বতৰৰ পূৰ্বে জি এছ টিৰ দ্বিতীয় পৰ্যায় প্ৰৱৰ্তন কৰা হ'ব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰে। আৰু ডুবাইত চলি থকা টি টুৱেণ্টি এছিয়া কাপ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 18,530 কোটি টকা ব্যয় সাপেক্ষ অসমৰ প্ৰধান আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দৰং জিলাৰ মঙলদৈত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতভাৱে বিকশিত এখন দেশ আৰু অসম দেশৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কয় যে দেশে বিকশিত ভাৰত নিৰ্মাণৰ বাবে একত্ৰিত হৈ আগবাঢ়িছে আৰু এই সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ভূমিকা আছে। তেওঁ কয় যে একবিংশ শতিকাৰ 25 বছৰ পাৰ হৈ গল আৰু পৰৱৰ্তী 25 বছৰ গোলকীয় বিশ্ব আৰু উত্তৰ পূবৰ অন্তৰ্গত। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে উত্তৰ পূবৰ সংযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে যিহেতু কোনো অঞ্চলৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুত সংযোগ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ। শ্ৰীমোদীয়ে ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেচাডৰ হ'বলৈ আৰু স্বদেশী উৎপাদনৰ ওপৰত গৌৰৱবোধ কৰিবলৈ সকলোকে আহান জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ ভূমিত অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনৰ পৰা দেশৰ প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰা হ'ব বুলিও কয়। অনুপ্ৰৱেশকাৰী পৃষ্ঠপোষকসকলক সকীয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিয়া শক্তিয়ে যিমানে চেষ্টা নকৰক কিয় প্ৰাণ দি হলেও তেওঁলোকক প্ৰতিহত কৰা হ'ব। শ্ৰীমোদীয়ে অনুপ্ৰৱেশকাৰীৰ বেদখলৰ পৰা প্ৰায় 1,00,000 বিঘা ভূমি উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে ৰাজ্যৰ ডঃ হিমন্ত বিশ্বাস শৰ্মা নেতৃত্বৰ চৰকাৰক প্ৰশংসা কৰে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষত তেওঁ কংগ্ৰেছক সমালোচনা কৰি কয় যে সুধাকণ্ঠক ভাৰত ৰত্ন দিয়াত কংগ্ৰেছে ঘোৰ বিৰোধিতা কৰিছিল। তেওঁ অসমৰ সাংস্কৃতিক বৈচিত্ৰৰ সন্মান আৰু সংৰক্ষণৰ লগতে ৰাজ্যখনৰ দ্ৰুত বিকাশ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰে। স্বাধীনতাৰ পিছত চীনৰ আক্ৰমণৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মন্তব্যই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক আঘাত দিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অসমৰ পূৰ্বপুৰুষৰ সপোন এতিয়া বিজেপিয়ে পূৰণ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দৰঙত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত 12,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ দুটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নুমলীগড় শোধানাগাৰত 5,000 কোটি টকা ব্যয়েৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰে। তেওঁ 7,231 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শোধানাগাৰটোৰ নতুন পলি প্ৰপিলিন গোটটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে। প্ৰকল্পটোৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধি আৰু ৰাজ্যখনত সামগ্ৰিকভাৱে আৰ্থসামাজিক বিকাশ সম্ভৱ হ'ব বুলিও তেওঁ আশা কৰে। প্ৰধানমন্ত্ৰীয়ে জৈৱ ইথানল প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে প্ৰকল্পত নিয়োজিত বিষয়া, কৰ্মচাৰী তথা বাঁহ খেতিয়কসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি চহৰত সংসদ আৰু ৰাজ্যিক তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভাত মহিলা সবলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত উদ্বোধন কৰে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে এই উপলক্ষে এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। ৰাজ্যসভাৰ উপসভাপতি, অন্ধ্ৰপ্ৰদেশ বিধান পৰিষদ আৰু বিধানসভাৰ সভাপতি, অধ্যক্ষ, সংসদ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভাৰ মহিলা সবলীকৰণ সমিতিৰ অধ্যক্ষৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা 100ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। তিৰুপতিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলা সবলীকৰণ সমিতিৰ এই সন্মিলনে নাৰী সবলীকৰণৰ বিষয়ত নতুন আলোচনাৰ সূচনা কৰে। প্ৰযুক্তিৰ পৰিৱৰ্তনৰ যুগত মহিলাসকলক নেতৃত্ব দিব পৰাকৈ সাজু কৰি তোলাৰ ক্ষেত্ৰতো এই সন্মিলনত গুৰুত্ব আৰোপ কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দুদিনীয়া ভ্ৰমণসূচীলৈ কলকাতালৈ ৰাওনা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে তেওঁ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া সংযুক্ত কমাণ্ডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে এইবাৰৰ সন্মিলনত সংস্কাৰ, পৰিৱৰ্তন আৰু কাৰ্যকৰী প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণাৰ পৰা।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে উৎসৱৰ বতৰ, দীপাৱলী, দুৰ্গা পূজা আৰু নৱৰাত্ৰিৰ পূৰ্বে দ্বিতীয় পৰ্যায়ৰ জি এছ টি প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰতিগৰাকী ভাৰতীয় উপকৃত হ'ব। চেন্নাইত আজি বাণিজ্য আৰু উদ্যোগ সন্থাৰ যৌথ সন্মিলনত ভাষণ দি তেওঁ কয় যে প্ৰায় 99% সামগ্ৰীৰ জি এছ টি 12-5% হ্ৰাস কৰা হৈছে, 28% জি এছ টি 18% হ্ৰাস কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 8 বছৰ পূৰ্বে এই কৰ প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া মুঠ 65 লাখ কোম্পানীয়ে জি এছ টি আদায় দিছিল আৰু আজি ই 1.5 কোটিলৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ ব্যৱস্থাৰ ফলত এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা গঢ় লৈ উঠিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিত্ত মন্ত্ৰালয়ক জি এছ টি সন্দৰ্ভত বিশেষ পেকেজ দিয়াবলৈ উৎসাহিত কৰিছিল আৰু বিভিন্ন অংশীদাৰ তথা মন্ত্ৰীগোটৰ সৈতে আলোচনাৰ অন্তত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল। সেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰে দেশৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজিৰ এই প্ৰতিবেদনত আমাৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰৰ কেনেদৰে পৰিৱৰ্তন সাধন হৈছে সেই বিষয়ে আলোচনা কৰিছো। বৈদিক যুগৰ পৰাই পৃথিৱী আমাৰ মাতৃ আৰু আমি সকলো পৃথিৱীৰ সন্তান এই কথাষাৰ মানি অহা হৈছে। ইয়াৰ ফলত পৰিৱেশৰ সৈতে মানুহৰ সমাযোজনৰ নতুন নতুন দিশ উন্মোচিত হৈছে। যোৱা 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই প্ৰাচীন প্ৰজ্ঞাক আৰু অধিক শক্তিশালী আৰু ব্যৱহাৰিক কাৰ্যলৈ ৰূপান্তৰিত কৰা হৈছে। ব্যাঘ্ৰ প্ৰকল্প আৰু সিংহ প্ৰকল্পৰ পৰা অভিলাষী চিতা প্ৰকল্পলৈকে দেশে বন্যপ্ৰাণীৰ বাসস্থান শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এসময়ত বিলুপ্তপ্ৰায় বুলি ভবা অনেক প্ৰজাতিও পুনৰ উদ্ধাৰ কৰা হৈছে। বৰ্তমান ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক বাঘ আছে। এছিয়াটিক সিংহৰ সংখ্যা 891লৈ বৃদ্ধি পাইছে, যাৰ ফলত যোৱাটো দশকত এইবিধ প্ৰজাতিৰ সিংহৰ সংখ্যা 70% বৃদ্ধি পাইছে। আনহাতে চিতাবোৰে 7 দশকৰ পাছত চিতা প্ৰকল্পৰ অংশ হিচাপে ভাৰতৰ মাটিত নতুন পোৱালি জন্ম দিছে। পৃথিৱীৰ বৃক্ষ বুলি অভিহিত কৰা আমাৰ জলাশয়সমূহেও মনোযোগ আকৰ্ষণ কৰা দেখা গৈছে। ভাৰতত বৰ্তমান 91টা ৰামচাৰ ক্ষেত্ৰ আছে, এই সংখ্যা এছিয়াৰ ভিতৰতে সৰ্বাধিক। পৰিভ্ৰমী চৰাই আৰু পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এক পেৰ মাকে নাম অভিযানত 142 কোটিৰো অধিক গছ ৰোপণ কৰা হৈছে, যিয়ে পৰিৱেশ বিজ্ঞানত বিশেষ প্ৰভাৱ পেলাইছে। ইফালে বনাঞ্চল ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে। জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰে সকলোৰে বাবে সেউজ, সুস্থ আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে কাম কৰি আছে। ডুবাইত চলি থকা টি20 এছিয়া কাপ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ এখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। ফেব্ৰুৱাৰীৰ পাছত চলিত বৰ্ষত এইবাৰ প্ৰথমবাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। UAE আৰু ওমানক পৰাস্ত কৰি দুয়োটা দলৰে মানসিক স্থিতি সম্প্ৰতি শক্তিশালী হৈ আছে। ভাৰতে ডুবাইত যোৱা বুধবাৰে অনুষ্ঠিত খেলখনত UAEক 9 উইকেটত আৰু পাকিস্তানে ওমানক 93 ৰাণত পৰাস্ত কৰিছিল। হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ফাইনেলত আজি ভাৰতৰ লক্ষ্য সেন চীনৰ লি চি ফেঙৰ হাতত পৰাস্ত হয়। ভাৰতীয় খেলুৱৈগৰাকী খেলৰ 45 মিনিটতে 21-15 আৰু 21-12 পোনপটীয়া গেমত পৰাস্ত হৈ চেম্পিয়নৰ খিতাপ দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত 18,530 কোটি টকা ব্যয় সাপেক্ষক কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতভাৱে বিকশিত এখন দেশ আৰু অসম দেশৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি চহৰত সংসদ আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাত মহিলা সবলীকৰণ সমিতিৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে আৰু ডুবাইত চলি থকা টি20 এছিয়া কাপ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।